قُلْ يَا أَهْلَ الْكِتَابِ تَعَالَوْا إِلَى كَلِمَةٍ سَوَاءٍ بَيْنَنَا وَبَيْنَكُمْ أَلَّا نَعْبُدَ إِلَّا اللَّهَ ولا نشرك به شيئا ولا يتخذ بعضنا بعضا أربابا من دون الله فإن تولوا فقولوا اشهدوا بأننا مسلمون
قوا هي كتابي حقل أها هي كثر بينه যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে সেয়া হৈছে আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশীদাৰী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেনেহ'লে তোমালোকে কোৱা, তোমালোকে সাক্ষী থাকা যে নিশ্চয় আমি মুছলিম।